দেশত ধান ক্ৰয়ৰ ক্ষেত্ৰত অসমৰ বৃহৎ সফলতা। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। বিটিআৰৰ 40টা সমষ্টিত 22 ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা 34গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। ইয়াৰ আগেয়ে 2গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছিল। এই নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। বাক্সা জিলাৰ কক্লাবাৰীত আজি বিজেপিৰ এখন যোগদান সভা অনুষ্ঠিত হয়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত আজি কমেও 50জন লোকে দলত যোগ দিয়ে। জিলাখনৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ ঘোঁৰামাৰাতো UPPLৰ এখন যোগদান সভা অনুষ্ঠিত হয়। বাক্সা জিলাৰ দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অহোপাত আজি গণ সুৰক্ষা পাৰ্টীৰ এখন যোগদান সভা অনুষ্ঠিত হয়। এই সভাত BPF আৰু UPPL দলৰ কেইবাগৰাকীও সদস্যই দলটোত যোগ দিয়ে। ইপিনে BTC নিৰ্বাচনত BJPয়ে 30খন আসন জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰিছে। এইবাৰ BJPয়ে পৰিষদীয় নিৰ্বাচনত 30টা সমষ্টিত প্ৰাৰ্থী দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই নিৰ্বাচনত দলটোৱে চৰকাৰ গঠনৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে। ৰাজ্য চৰকাৰে BTC নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত BTRৰ 5খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰিত অহা 22 ছেপ্টেম্বৰৰ দিনটো নেগচিয়েবল ইনষ্ট্ৰুমেণ্টছ এক্টৰ অধীনত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱাকৰ GSTৰ সংস্কাৰেৰে মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহক সকাহ প্ৰদান কৰা বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৈষ্ণৱে কয় যে GSTৰ সংস্কাৰে দেশৰ মুঠ ঘৰুৱা উৎপাদনত প্ৰায় 20 লাখ কোটি টকাৰ সংযোজন কৰিব আৰু ইয়াৰ ফলত দেশত অৰ্থব্যৱস্থা অধিক টনকিয়াল হ'ব বুলি আশা কৰা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে 2014 চনৰ পূৰ্বে সাধাৰণ ৰাইজ জটিল কৰৰ বোজা বহন কৰিবলগীয়া হৈছিল। বৰ্তমান কৰ ব্যৱস্থা সৰল কৰা হৈছে আৰু GST সংস্কাৰেৰে ইয়াক সুস্থিৰ কৰি তোলা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। GST পৰিষদে অহা 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সাধাৰণ জনতা, কৃষক আৰু কৃষি, স্বাস্থ্য, শ্ৰমিক, উদ্যোগকে ধৰি অৰ্থনীতিৰ মূল খণ্ডসমূহত যুক্তিসংগত সংস্কাৰ সাধনৰ সিদ্ধান্ত লৈছে। সকলো ব্যক্তিগত জীৱন বীমা আঁচনি, স্বাস্থ্য বীমা আঁচনি তথা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা আঁচনিসমূহত GST উঠাই লোৱাৰ বাবে পৰিষদে অনুমোদন জনাইছে। তদুপৰি জীৱনদায়িনী ঔষধ, 33 প্ৰকাৰৰ কৰ্কট ৰোগৰ ঔষধৰ উপৰি বিভিন্ন চিকিৎসা সামগ্ৰী এই কৰ মুক্ত কৰা হৈছে। এই সিদ্ধান্তসমূহক সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে আদৰণি জনাইছে। এই সিদ্ধান্তৰ ফলত দেশৰ বজাৰৰ 175 বিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস পাব। GST পৰিষদৰ সিদ্ধান্ত সম্পৰ্কত এগৰাকী সচেতন নাগৰিকে এইদৰে কয়।
I am very thankful government of India for revising the GST rate ji kaun amar eta savings bahibo amar affordability bahi jabo to prothomote jeneke apunar daily essentials item like amar grocery item hoy gol amar dhorok package item hoy gol heblagot apunar GST rate 12% upor goi pine 5% on few items 18% upor 5% apunar hoy goise to mane jiman amar daily usage item ase ei sobote apunar GST apunar 5% hobo আৰু বেচিকেলি মই খুবেই ভাল পাইছো যে আপোনাৰ হেলথ ইঞ্চুৰেঞ্চ আৰু লাইফ ইঞ্চুৰেঞ্চত আপোনাৰ GST 18% বা 0% কৰি দিছে। তো আমি যি প্ৰিমিয়াম দিওঁ সেই প্ৰিমিয়ামত আমাৰ এতিয়া GST নালাগে। ইলেক্ট্ৰনিক্স আইটেমছ আৰু আপোনাৰ এগ্ৰিকালচাৰ আইটেমছতো আপোনাৰ GST বহুত মানে ৰিলিফ দিয়া হৈছে। অট'মবিল চেক্টৰতো আপোনাৰ GST 28% বা 18% কৰি দিছে। আৰু বেচিকেলি ভাল লাগিছে দেখি এগ্ৰিকালচাৰ চেক্টৰত আপোনাৰ 12 আৰু 18% আছিলে GST, এইটো আপোনাৰ 5% হৈছে। তো ফাৰ্মাৰ্ছবিলাকৰ এফৰ্ডেবিলিটি বাঢ়িব, তো এইটো আমি চবেই ভাল পাইছোঁ।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাত GST হ্ৰাস সম্পৰ্কে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মতামত প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে আজি গুৱাহাটীৰ হেঙেৰাবাৰীৰ স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ এগৰাকী কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতেলুটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে। কৰ্মচাৰীজন সঞ্চালকালয়ৰ জ্যেষ্ঠ সহায়ক নৱজ্যোতি ডেকা বুলি প্ৰকাশ কৰা হৈছে। বকেয়া দৰমহাৰ বিল মোকলাই দিয়াৰ নামত ডেকাই এজন লোকৰ পৰা 10,000 টকা দাবী কৰিছিল। এই দাবী কৰা ধন উৎকোচ হিচাপে লওঁতে পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ৰ দলে তেওঁক গ্ৰেপ্তাৰ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ বহুমুখী প্ৰতিভাৰ কেইটামান দিশৰ মূল্যায়ন কৰাৰ বাবে আকাশবাণী গুৱাহাটীৰ সৰল প্ৰয়াস।
চিত্ৰকৰ আৰু সাংবাদিক ভূপেন হাজৰিকাক বিশ্লেষণৰ প্ৰয়াস চলাব বিশিষ্ট সাংবাদিক মণি মহন্তই। নিবন্ধকাৰ আৰু আমাৰ প্ৰতিনিধি আলোচনীৰ সম্পাদক হিচাপে ভূপেন হাজৰিকাক চাবলৈ প্ৰয়াস কৰিব বিশিষ্ট আলোচক ডঃ পৰমানন্দ মজুমদাৰে। আৰু ভূপেন হাজৰিকাৰ গীতৰ সাহিত্যিক মূল্যায়নৰ প্ৰয়াস কৰিব বিশিষ্ট গীতিকাৰ ডক্টৰ দীনেশ পৈশ্যই।
তোমালোক নতুন কবিতা, নতুন গীতি কবিতা, সুৰ হল তাত গৌণ, চিন্তাহে মুখ্য।
অনুষ্ঠানটোৰ উপস্থাপন আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।
নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত
শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া মৈভৰ 411.5, 289.9 মিটাৰ, FM মিটাৰ 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে সুধাকণ্ঠৰ সংগীতৰ চন্দত মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ জনগণৰ সুখ দুখ অনুভূতি জীৱনৰ বিচিত্ৰ দৃশ্য প্ৰতিফলিত হৈছিল। সেয়ে ভূপেন হাজৰিকাৰ স্মৃতিত কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত এটি বিশেষ যাত্ৰাৰ আয়োজন কৰা হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ যাবলগীয়া এই সংগীতময় যাত্ৰাই ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী আৰু যোগীঘোপা আদি ঠাই স্পৰ্শ কৰিব। ইপিনে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ 1000গৰাকী শিল্পীয়ে তেওঁৰ 14টা গীত আৰু কবিতা পৰিৱেশন কৰিব। এই অনুষ্ঠানতে শিল্পীগৰাকীৰ এটি স্মাৰক মুদ্ৰা আৰু এখন জীৱনী গ্ৰন্থও উন্মোচন কৰা হ'ব। এই উপলক্ষে অহা 13 ছেপ্টেম্বৰত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। পৰৱৰ্তী সময়ত কলকাতা, মুম্বাই, নতুন দিল্লী আৰু অৰুণাচল প্ৰদেশকে ধৰি দেশৰ ভিন ভিন স্থানত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠান আয়োজন কৰা হ'ব। খানাপাৰাৰ অনুষ্ঠান উপভোগ কৰিবলৈ আগ্ৰহী লোকৰ বাবে ৰাজ্য চৰকাৰে এটা পৰ্টেল মুকলি কৰিছে। 8 ছেপ্টেম্বৰৰ নিশা 12 বজাৰ ভিতৰত আগ্ৰহীসকলে এই পৰ্টেলত নিজৰ সবিশেষ দাখিল কৰি নাম পঞ্জীয়ন কৰিব পাৰিব। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কোকৰডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে। তেওঁ খহনীয়া প্ৰতিৰোধৰ বাবে চলি থকা মেগা টিউবৰ কাম কাজৰ বুজ লোৱাৰ লগতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গ্ৰহণ কৰা পদক্ষেপৰো বুজ লয়। ইপিনে সমজিলা সম উন্নয়নৰ বাৰ্তালৈ দুদিনীয়া ভ্ৰমণসূচীৰে মানকাছৰলৈ যোৱা ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তইও আজি অঞ্চলটোৰ খহনীয়া পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে উল্লেখ কৰে।
আমি আজি চাউথ চালমৰা মানকাছাৰ জিলাৰ কোকৰাডাঙা য'ত খহনীয়া হৈছে এই খহনীয়া অঞ্চলত উপস্থিত আছো। ইতিমধ্যে আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ আহিছিলে, তীব্ৰগতিত কাম হৈ আছে আৰু আমিও ৰেভিনিউ এণ্ড ডিজাষ্টাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰাও ইয়াত কিছু টকা আমি চেংচন দিম যাতে তেখেতসকলে প্ৰটেকশ্যনৰ কামটো কৰিব পাৰে। তাৰ কাৰণে এষ্টিমেট তেখেতসকলে দিব আৰু আমি ভাবিছোঁ এইবাৰ খৰালিৰ ভিতৰত, উইণ্টাৰৰ ভিতৰত এই কামখিনি সম্পূৰ্ণ হ'ব আৰু অহা বছৰলৈ আৰু তেখেতসকলে চিন্তা কৰিবলগা নাই। এই খহনীয়াৰ এটা স্থায়ী সমাধান হ'ব। যিমান দূৰলৈকে খহনীয়া আছে সিমান দূৰলৈকে হ'ব আৰু য'ত প্ৰয়োজন সেই জেগাতেই কাম কৰিব।
উল্লেখযোগ্য যে যোৱা প্ৰায় 1.5 মাহ ধৰি অঞ্চলটোত খহনীয়াই ভাবুকিৰ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা 24 আগষ্টত মন্ত্ৰী পীযুষ হাজৰিকাই অঞ্চলটোৰ 500 মিটাৰ এলেকাত স্থায়ী খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' মেগা টিউবৰ কাম কৰিবলৈ নিৰ্দেশ দিছিল। আজি মন্ত্ৰী দুগৰাকীৰ এই ভ্ৰমণৰ সময়ত বিধায়ক আমিনুল ইছলাম, জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াসকল উপস্থিত আছিল। মন্ত্ৰী প্ৰশান্ত ফুকনে আজি ডিব্ৰুগড়ত 28গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ এককালীন ধনৰ চেক বিতৰণ কৰে। বিভিন্ন ৰোগত আক্ৰান্ত এই লোকসকলক চেকসমূহ বিতৰণ কৰা হয়। এই সাহায্যৰ জৰিয়তে দুখীয়া লোকসকলক ৰোগৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিকভাৱে সকাহ প্ৰদানৰ বাবে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী কেশৱ মহন্তই আজি হাতশিঙিমাৰীত আয়োজিত এটা অনুষ্ঠানত 9,980গৰাকী আত্মসহায়ক গোটৰ সদস্যাক মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ 10,000কৈ টকাৰ চেক বিতৰণ কৰে। জিলা প্ৰশাসনে খাৰুৱাবন্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এই চেকসমূহ বিতৰণ কৰে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ জনজাতীয় লোকসকলৰ জীৱন ধাৰণৰ সামগ্ৰিক মান উন্নত কৰাৰ বাবে আৰম্ভ কৰা আদি কৰ্মযোগী অভিযান সন্দৰ্ভত আজি গোৱালপাৰা জিলা প্ৰশাসনে এখন সভা অনুষ্ঠিত কৰে। জিলা উন্নয়ন আয়ুক্ত ৰঞ্জিত কোঁৱৰৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত এই অভিযানে সামৰি লোৱা এলেকাসমূহত কেনেধৰণৰ উন্নয়নমূলক কাৰ্য কৰা হ'ব সেই বিষয়ে আলোচনা কৰা হয়। এই অভিযানক জিলাখনৰ তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ বাবে মুখ্য প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ ইতিমধ্যে সম্পন্ন হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
অসমে 2024-25 খাৰিফ বিপণন বৰ্ষত ধান ক্ৰয়ৰ ক্ষেত্ৰত উল্লেখনীয় সফলতা অৰ্জন কৰিছে। ৰাজ্যত 5 ছেপ্টেম্বৰলৈকে ন্যূনতম সমৰ্থন মূল্যত মুঠ 8,00,000 মেট্ৰিক টনৰো অধিক ধান ক্ৰয় কৰা হৈছে। ইয়াৰ ভিতৰত প্ৰথম ফচল হিচাপে 6,97,000ৰো অধিক আৰু দ্বিতীয় ফচল হিচাপে 1,04,000ৰো অধিক ধান ক্ৰয় কৰা হৈছে। ৰাজ্যখনে প্ৰথমবাৰৰ বাবে ধান ক্ৰয়ৰ ক্ষেত্ৰত 8,00,000 মেট্ৰিক টনৰ সীমা অতিক্ৰম কৰি নতুন অভিলেখ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 14 ছেপ্টেম্বৰত গোলাঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে গোলাঘাট জিলা প্ৰশাসনে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ ব্যাপক প্ৰস্তুতি চলাইছে। গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালায়ো এই প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ লগতে অসম পৰ্যটন উন্নয়ন বোৰ্ডৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, প্ৰাক্তন সাংসদ তপন গগৈ, অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙকে ধৰি জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। মন্ত্ৰী শ্ৰী গোৱালাই কয় যে এই প্ৰকল্পই বাঁহ খেতিয়কসকলক লাভান্বিত কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী কৰিব। উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰৰ 50% অংশীদাৰিত্বৰে এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে। প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ উদ্যোগত ৰাষ্ট্ৰীয় অন্ধতা নিবাৰণী কাৰ্যসূচীৰ অধীনত নেত্ৰদান পষেক উপলক্ষে আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ বসন্ত কুমাৰ বৈশ্য, অধীক্ষক ডাঃ পূৰ্ণিমা বৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কৰ্মসূচী বিষয়া ভাৰতী বৰকটকী, মহাবিদ্যালয়খনৰ চকু ৰোগ বিভাগৰ মুৰববী অধ্যাপক ডাঃ জ্যোতি ভূঞা প্ৰমুখ্যে কেইবাগৰাকীও চিকিৎসকে অংশগ্ৰহণ কৰে। অনুষ্ঠান সন্দৰ্ভত মহাবিদ্যালয়খনৰ চকু ৰোগ বিভাগৰ মুৰববী অধ্যাপক ডাঃ জ্যোতি ভূঞাই এইদৰে কয়।
আমাৰ যিটো ৰাষ্ট্ৰীয় অন্ধতা নিবাৰণী আঁচনি আছে তাৰ অধীনত আছে এইখন, ইয়াক কোৱা হয় ৰাষ্ট্ৰীয় নেত্ৰদান পষেক। এই পষেকটো গোটেই ভাৰতবৰ্ষতে পালন কৰা হয় 28 আগষ্টৰ পৰা 8 অক্টোবৰলৈকে। আৰু এই পষেকটোৰ উদ্দেশ্য হৈছে দুটা, মেইন উদ্দেশ্য দুটা। ইয়াৰ উদ্দেশ্য প্ৰথম কথা হৈছে মানুহক সজাগ কৰা। এই যে আমাৰ চকুৰ ভিতৰত এখন কলা পৰ্দা আছে, এইখন স্বচ্ছ পৰ্দা বুলি কওঁ, সেইখন নষ্ট হৈ যায়। কি কাৰণে নষ্ট হৈ যায় এই গোটেইখিনি জনাবৰ কাৰণে। আৰু 2 নম্বৰতে হৈছে মানুহে যাতে মৃত্যুৰ পিছত নিজৰ চকুজুৰি দান কৰি থৈ যায়।
মৰিগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয় সভাকক্ষত আজি জিলা উন্নয়ন সমিতি আৰু পৰ্যবেক্ষণ সমিতি দিশাৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। স্থানীয় সাংসদ প্ৰদ্যুৎ বৰদলৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনি আৰু পৰিকল্পনাৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপযোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী চাব পাৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিটিআৰৰ 40টা সমষ্টিত 22 ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা 34গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ। GST-ৰ সংস্কাৰে দেশৰ অৰ্থব্যৱস্থা টনকিয়াল কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মন্তব্য। বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। শদিয়াৰ পৰা ধুবুৰীলৈ লুইতৰ বুকুৱেদি বিশেষ সংগীতময় যাত্ৰাৰ আয়োজন। মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেশৱ মহন্তৰ দক্ষিণ শালমৰা মানকাছৰ জিলাৰ কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন। আৰু 2024-25 খাৰিফ বিপণন বৰ্ষত ধান ক্ৰয়ৰ ক্ষেত্ৰত অসমৰ বৃহৎ সফলতা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।